বাতৰি পঢ়িছো মই জেন্টি ৰাণী ডেকাই আৰু মোৰ লগত আছে মনজিত গগৈ। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে বৰ্তমানৰ 3 লাখ কোটি টকাৰ পৰা 2030 চনৰ ভিতৰত 9 লাখ কোটি টকা মূল্যৰ বস্ত্ৰ ৰপ্তানি বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ওমানৰ ৰাজধানী মাস্কাটত অষ্টম ভাৰতীয় সাগৰ সন্মিলনত অংশগ্ৰহণ কৰে। দিল্লীত বি এছ এফৰ উদ্যোগত কাইলৈৰ পৰা বি এছ এফ আৰু বিজিবিৰ মাজত 55 সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন অনুষ্ঠিত হ'ব। মহিলাৰ প্ৰিমিয়াৰ লীগ প্ৰতিযোগিতাৰ এখন খেলত আজি দিল্লী কেপিটেলছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে খেলিব আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে অহা 22 মাৰ্চৰ পৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ প্ৰতিযোগিতা আৰম্ভ হ'ব বুলি কালি ঘোষণা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে বৰ্তমানৰ 3 লাখ কোটি টকাৰ পৰা 2030 চনৰ ভিতৰত 9 লাখ কোটি টকা মূল্যৰ বস্ত্ৰ ৰপ্তানি বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ভাৰত টেক্স 2025 অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে বিগত বৰ্ষত ভাৰতৰ বস্ত্ৰ ৰপ্তানি আৰু পোচাকৰ পঞ্জীয়ন 7% বৃদ্ধি পাইছে। তেওঁ কয় যে ভাৰত বৰ্তমান বিশ্বৰ 6ষ্ঠ বৃহৎ বস্ত্ৰ আৰু পোচাক ৰপ্তানিকাৰী দেশ। তেওঁ কয় যে ভাৰতে উচ্চ মানসম্পন্ন কাৰ্বন ফাইবাৰ নিৰ্মাণৰ দিশত আগবাঢ়িছে। চৰকাৰে বস্ত্ৰখণ্ডৰ বাবে দক্ষ পুল সৃষ্টিৰ হকেও কাম কৰি আহিছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য দেশৰ বিভিন্ন স্থানত উৎপাদিত বস্ত্ৰত প্ৰতিফলিত হৈছে। তেওঁ কয় যে ফাৰ্ম ফাইবাৰ ফেব্ৰিক ফেশ্বন আৰু বৈদেশিক দৃষ্টিভংগী বৰ্তমান এটা অভিযানত পৰিণত হৈছে আৰু ই ভাৰতৰ বৃদ্ধিৰ ক্ষেত্ৰসমূহ সম্প্ৰসাৰিত কৰিছে। ভাৰতে পূৰ্বে অন্য দেশৰ পৰামৰ্শমতে কাপোৰ পিন্ধিছিল যদিও এতিয়া কি কাপোৰ পিন্ধিব সেই দিশত বিশ্বক ভাৰতে পৰামৰ্শ দিব পাৰিব। তেওঁ কয় যে হস্ততাঁত শিল্পীসকলৰ দক্ষতা বিশ্বৰ মাজলৈ লৈ যোৱাৰ লগতে তেওঁলোকৰ সামৰ্থ আৰু সুযোগো বৃদ্ধি পাব লাগে। বিগত 10 বছৰত বস্ত্ৰশিল্পৰ প্ৰচাৰৰ বাবে 2400ৰো অধিক বৃহৎ বিপণনৰ আয়োজন কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কালি প্ৰদৰ্শনী অঞ্চল ভ্ৰমণ কৰাৰ লগতে প্ৰদৰ্শকসকলৰ সৈতে মত বিনিময় কৰে। ভাৰত টেক্স 2025 অনুষ্ঠানটো যোৱা 14 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈছে। আজি সামৰণি পৰিবলগীয়া এই অনুষ্ঠানত কেঁচামালৰ পৰা আৰম্ভ কৰি বিভিন্ন আনুষংগিক সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে। ভাৰত টেক্স মঞ্চ হৈছে বস্ত্ৰ উদ্যোগৰ আটাইতকৈ ডাঙৰ আৰু ব্যাপক অনুষ্ঠান। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে মৰিছাছ মালদ্বীপ নেপাল ভূটান আৰু শ্ৰীলংকাৰ প্ৰতিপক্ষৰ সৈতে ওমানৰ ৰাজধানী মাস্কাটত অষ্টম ভাৰতীয় সাগৰ সন্মিলনত অংশগ্ৰহণ কৰে। এই সন্মিলনত ডঃ জয়শংকৰে মৰিছাছৰ প্ৰতিপক্ষ ডঃ ধনঞ্জয় ৰিটিশ ৰামফুলৰ সৈতে হোৱা বৈঠকত দুয়োখন দেশৰ বন্ধুত্বৰ বিশেষ বান্ধোন আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে। এয়া আছিল শ্ৰীৰামফুলৰ সৈতে ডঃ জয়শংকৰৰ প্ৰথমখন বৈঠক। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে এই বৈঠকতে মালদ্বীপৰ প্ৰতিপক্ষ আব্দুল্লা খলিলৰ সৈতে হোৱা বৈঠকৰ সময়ত ভাৰত মালদ্বীপ সহযোগিতাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। শ্ৰীলংকাৰ প্ৰতিপক্ষ বিজিতা হেৰাটৰ সৈতে হোৱা বৈঠকত ডঃ জয়শংকৰে দুয়োখন দেশৰ মাজত ব্যাপক সহযোগিতাৰ বিষয়ে আলোচনা কৰে। তেওঁ শ্ৰীলংকাৰ অৰ্থনীতিৰ পুনৰুদ্ধাৰ আৰু উন্নতিৰ বাবে ভাৰতৰ দায়বদ্ধতাৰ কথাও প্ৰকাশ কৰে। ওমান ভ্ৰমণৰ সময়ত ডঃ জয়শংকৰে ওমান ব্ৰুনেই আৰু ইৰাণৰ প্ৰতিপক্ষকো সাক্ষাৎ কৰে। তেওঁ বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তুহিন হুছেইনৰ সৈতেও এখন বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে ইণ্ডিয়া ফাউণ্ডেশ্যনে ওমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত মাস্কাটত কালি আৰু আজি অষ্টম ভাৰতীয় সাগৰ সন্মিলনৰ আয়োজন কৰিছে। দিল্লীত বি এছ এফৰ উদ্যোগত কাইলৈৰ পৰা অহা 20 ফেব্ৰুৱাৰীলৈ সীমান্ত সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ সীমান্তৰক্ষী বি জি বিৰ মাজত 55 সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনৰ সময়ত বি এছ এফৰ সঞ্চালক প্ৰধান দলজিৎ সিং চৌধাৰীৰ নেতৃত্বত ভাৰতৰ বি এছ এফৰ প্ৰতিনিধি দলে বি জি বিৰ সঞ্চালক প্ৰধান মেজৰ জেনেৰেল মহম্মদ আশ্ৰাফু জামানৰ ছিদ্দিকীৰ নেতৃত্বত বিজিবিৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰিব। এই সন্মিলনত সীমান্ত সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰাৰ লগতে দুয়ো দেশৰ সীমান্তৰক্ষী বাহিনীৰ মাজত সহযোগিতা উন্নত কৰা বিষয়ত গুৰুত্ব প্ৰদান কৰা হ'ব। এই সন্মিলনতে বাংলাদেশৰ দুষ্কৃতিকাৰীয়ে বি এছ এফৰ জোৱান আৰু ভাৰতীয় নাগৰিকৰ ওপৰত কৰা আক্ৰমণ প্ৰতিৰোধ, সীমাৰ সিপাৰৰ অপৰাধ প্ৰতিৰোধৰ লগতে অন্যান্য বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মনজিত গগৈৰ পৰা।
যাত্ৰীসকলৰ সুবিধাৰ অৰ্থে মহাকুম্ভমেলাৰ সময়ত উত্তৰ ৰেলৱেই অতিৰিক্ত ভিৰ দূৰ কৰিবলৈ কালি 4খন নতুন বিশেষ যাত্ৰীবাহী ৰেলৰ চলাচলৰ ব্যৱস্থা কৰে। উত্তৰ ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া হিমাংশু শেখৰ উপাধ্যায়ে জনায় যে 4খন ৰেলৰ ভিতৰত এখন ৰেল আনন্দ বিহাৰ ৰেলৱে ষ্টেচনৰ পৰা আৰু বাকী 3খন নতুন দিল্লীৰ ৰেল ষ্টেচনৰ পৰা চলি আছে। তেওঁ লগতে কয় যে এই ৰেলসমূহৰ যাত্ৰাৰ সময় দৈনিক বিয়লি 3 বজাৰ পৰা নিশা 9 বজাৰ ভিতৰত নিৰ্ধাৰণ কৰা হৈছে। আজিৰ পৰা মহাকুম্ভৰ যাত্ৰীসকলৰ সুবিধাৰ অৰ্থে আৰু 5খন বিশেষ ৰেলৰ ব্যৱস্থা কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে নতুন দিল্লীৰ ৰেলৱে ষ্টেচনৰ পৰা প্ৰয়াগৰাজ জংচনলৈ ৰেল নম্বৰ 04420, 04422 আৰু 04418 নম্বৰৰ লগতে 04424 নম্বৰৰ ৰেলখন আনন্দ বিহাৰ ৰেলৱে ষ্টেচনৰ পৰা প্ৰয়াগৰাজ জংচনলৈ যাতায়াত কৰিছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে অহা 22 মাৰ্চৰ পৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হ'ব বুলি কালি ঘোষণা কৰে। IPLৰ 18 সংখ্যক সংস্কৰণত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ বিশ্বৰ আটাইতকৈ লাভজনক ব্যৱসায়ভিত্তিক টি20 ক্ৰিকেট প্ৰতিযোগিতা হিচাপে বিবেচিত হৈছে। অহা 22 মাৰ্চত কলকাতাৰ প্ৰখ্যাত ইডেন গাৰ্ডেন্স ষ্টেডিয়ামত বৰ্তমানৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত আৰম্ভণি মেচখন অনুষ্ঠিত হ'ব। দ্বিতীয়খন খেল ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অহা 23 মাৰ্চত অনুষ্ঠিত হ'ব। দেওবাৰে দুপৰীয়া হ'ব মেচখন হায়দৰাবাদৰ উপ্পালৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। এইবাৰৰ IPLতো যোৱা বছৰৰ দৰে মুঠ 10টা দলে খিতাপ দখলৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব। দলসমূহক 5টাকৈ 2টা ভাগত ভাগ কৰা হৈছে। চেন্নাই ছুপাৰ কিংছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, ৰাজস্থান ৰয়েলছ, পঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছক গ্ৰুপ এত অন্তৰ্ভুক্ত কৰা হৈছে। আনফালে মুম্বাই ইণ্ডিয়ানছ, গুজৰাট টাইটানছ, দিল্লী কেপিটেলছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক গ্ৰুপ বিত অন্তৰ্ভুক্ত কৰা হৈছে। ক্ৰিকেটৰ মহিলা প্ৰিমিয়াৰ লীগ 2025 সংস্কৰণত কালি নিশা বাদোদৰাৰ কোটাম্বি ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট জায়েণ্টছে দ্বিতীয়খন খেলত UP ৱাৰিয়ৰ্ছক 6 উইকেটত পৰাস্ত কৰে। গুজৰাট জায়েণ্টছে 18 অভাৰত 6টা উইকেটৰ বিনিময়ত 144 ৰাণৰ লক্ষ্যত উপনীত হবলৈ সমৰ্থ হয়। খেলখনত অধিনায়ক এছলি গাৰ্ডনাৰে 52 ৰাণ সংগ্ৰহ কৰে। এছলি গাৰ্ডনাৰক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান প্ৰদান কৰা হয়। ডিয়েণ্ড্ৰা ডোটিনে অপৰাজিত 33 ৰাণ আৰু হাৰ্লিন ডিউলে 34 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে গুজৰাট জায়েণ্টছে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰথমে বেটিং কৰি UP ৱাৰিয়ৰ্ছে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 143 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ দীপ্তি শৰ্মাই 39 ৰাণ আৰু উমা ছেত্ৰীয়ে 27টা বলত 24 ৰাণ সংগ্ৰহ কৰে। প্ৰিয়া মিশ্ৰই খেলখনত 3টা উইকেট দখল কৰে। অধিনায়ক এছলি গাৰ্ডনাৰ আৰু ডিয়েণ্ড্ৰা ডোটিনে 2টাকৈ উইকেট দখল কৰাৰ লগতে কাজবি গৌতমে 1টা উইকেট দখল কৰে। FIS প্ৰ হকী লীগৰ 2024-25 কালি ভাৰতৰ পুৰুষ দলটোৱে ভুৱনেশ্বৰত অনুষ্ঠিত এখন খেলত স্পেইনক 2-0 গলত পৰাস্ত কৰে। মনদীপে প্ৰথমটো গ'ল আৰু দিলপ্ৰীতে দ্বিতীয়টো গ'ল দি বিজয়ৰ পথ প্ৰশস্ত কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডৰ মহিলা দলটোৱে ভাৰতৰ বিৰুদ্ধে দ্বিতীয়খন খেলত জয়লাভ কৰি পইণ্ট তালিকাত গুৰুত্বপূৰ্ণ বিবেচিত 2 পইণ্ট সংযোজন কৰিবলৈ সমৰ্থ হয়। অহা 18 ফেব্ৰুৱাৰীত ভাৰতীয় মহিলা দলটোৱে পুনৰ আন এখন খেলত স্পেইনৰ মুখামুখি হ'ব। স্কোৱাছত কালি হংকং স্কোৱাছ কেন্দ্ৰত অনুষ্ঠিত এছিয়ান জুনিয়ৰ টীম চেম্পিয়নশ্বিপ 2025-25 ভাৰতীয় পুৰুষ আৰু মহিলা দল দুটাই ব্ৰঞ্জৰ পদক লাভ কৰে। মালয়েছিয়াৰ বিৰুদ্ধে ভাৰতীয় পুৰুষৰ দলটোৱে ছেমি ফাইনেলত পৰাস্ত হোৱাৰ বিপৰীতে অনাহাত সিঙৰ নেতৃত্বত মহিলাৰ দলটোৱে আয়োজক হংকঙৰ হাতত পৰাস্ত হয়। উল্লেখযোগ্য যে এছিয়ান জুনিয়ৰ টীম স্কোৱাছ চেম্পিয়নশ্বিপত পৰাজিত ছেমি ফাইনেলিষ্ট দলটোক ব্ৰঞ্জৰ পদক প্ৰদান কৰা হয়। 1983 চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এছিয়ান জুনিয়ৰ টীম চেম্পিয়নশ্বিপৰ এয়া আছিল 22 সংখ্যক সংস্কৰণ। 2011 আৰু 2017 চনত চেম্পিয়ন হোৱা ভাৰতৰ পুৰুষ দলটোৱে বৰ্তমানলৈ 2টা সোণ, 6টা ৰূপ, 11টা ব্ৰঞ্জসহ মুঠ 19টা পদক লাভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে বৰ্তমানৰ 3 লাখ কোটি টকাৰ পৰা 2030 চনৰ ভিতৰত 9 লাখ কোটি টকাৰ মূল্যৰ বস্ত্ৰ ৰপ্তানি বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি অমানৰ ৰাজধানী মাস্কাটত 8ম ভাৰতীয় সাগৰ সন্মিলনত অংশগ্ৰহণ কৰে। দিল্লীত BSFৰ উদ্যোগত কাইলৈৰ পৰা BSF আৰু BGBৰ মাজত 55 সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন অনুষ্ঠিত হ'ব। মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি দিল্লী কেপিটেলছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে খেলিব আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে অহা 22 মাৰ্চৰ পৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ প্ৰতিযোগিতা আৰম্ভ হ'ব বুলি কালি ঘোষণা কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে আৰু আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।